Good morning. Itu Akash Faniko ima. Pujo laga nagamis khobor logina ise akamdong. Union sarkar para state sarkar khan ke 1,603 crore rupees laga ekta additional tax devolution release kuri dise. Finance ministry para joa kali koishi ki itu to normal monthly devolution te ekta additional amount ase juntu October 10 tarikh te release kuri bole tayari kurise. Ministry hisab te itu faisla to festive season saikina kurise. যোনটো পাৰা ষ্টেটছ খান তাই খান লগা কেপিটেল স্পেণ্ডিং আগে বঢ়াবলৈ আৰু উন্নতি আৰু ৱেলফেয়াৰ লগত জড়িত কিনা থাকিয়া এক্সপেণ্ডিচাৰ ফাইনেন্স কৰিব পাৰিব। নাগালেণ্ড মিলাই কিনা টোটেল 29 ষ্টেটছতে ইটো এডিচনেল ফাণ্ডছ পাইছে। ইটো এডিচনেল টেক্স ডিভলিউচন আণ্ডাৰতে নাগালেণ্ডকে 578 crore rupees এলট কৰিছে। দেশ আজি গান্ধী জয়ন্তী মানাই আছে, মহাত্মা গান্ধী লগা বাৰ্থ এনিভাৰ্চাৰি, যোনকে ফাদাৰ অফ দ্য নেচন এনেকা বি জানি পায়। ইটো দিন ইণ্ডিয়া লগা আজাদী লাৰাইতে গান্ধী লগা লিডাৰশ্বিপ, তাই লগা নন ভাইলেন্স, অহিংসা আৰু ট্ৰুথ, সাথিয়া আৰু শান্তি, মিল মিলাপ আৰু ছচিয়েল জাষ্টিছ উঠাবলৈ লগা ফিলচফিটো ইয়াত কৰে। ইটোতে গান্ধী পাৰা ডাঙৰ ইম্পেক্ট আৰু টিচিংছটো দেখি পাই কিনা ইণ্টাৰনেশ্যনেল ডে অফ নন ভাইলেন্স বি নিচানি কৰে। ইটো অকেশ্যনতে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী পাৰা কৈছে কি গান্ধী জয়ন্তীটো মৰম কৰিয়া পাপু লগা আলাক থাকিয়া জিন্দগীৰ ওপৰত মান দিবলৈ লগা আছে, যোন লগা ভাৱনাও পৰা হিউমেন হিষ্ট্ৰী লগা ৰাস্তাটো বদলি কৰি দিছে। ইটো সময় মহাত্মা গান্ধীকে তাই লগা 156 বাৰ্থ এনিভাৰ্চাৰী লগা ইভতে মান দেখাই কিনা প্ৰেচিডেণ্ট দ্ৰৌপদী পাৰা কৈছে কি ইটো অকেশ্যনটো ফাদাৰ অফ দ্য নেচন লগা ভাৱনাও আৰু ভেলুজ খান ডেডিকেট কৰিবলৈ লগা আছে। চিফ মিনিষ্টাৰ নিফেৰিঅ' পাৰা গান্ধী জয়ন্তী লগা অকেশ্যনতে মহাত্মা গান্ধীকে মান দিছে। ফাদাৰ অফ দ্য নেচনকে আৰু তাই লগা সাচাই, নন ভাইলেন্স আৰু চিম্প্লিচিটি লগা ভেলুজ ওপৰত অনাৰ কৰিছে। একটা সোশ্যাল মিডিয়াতে চিফ মিনিষ্টাৰিঅ' পাৰা কৈছে কি গান্ধী লগা প্ৰিন্সিপলছ পাৰা সব জমানা লগা মানুহখানকে ছচাইটিতে শান্তি, জাষ্টিছ আৰু হাৰ্মনি উঠাবলৈ ভৰসা দিলাই। তাই পাৰা সব মানুহকে ইটো ভেলুজ খান তাই খান হতাই জীৱান্তে চলাই কিনা একটা আৰু বি ভাল ছচাইটি বনাবলৈ মাতিছে। সেৱা আৰু সুশাসন লগা মন্ত্ৰা পাৰা আগে লৈ কিনা যোনটো পাব্লিক চাৰ্ভিচ আৰু গুড গভৰ্ণেন্স কয়, ইটোতে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী নিজে চৰকাৰ পৰা বদলাব আনি কিনা আগে বঢ়াই দিবলৈ মেহনত পৰা কাম কৰি আছে। আজি ইটো সেৱা পাৰ্ফ লগা স্পেচিয়েল চিৰিজতে মোদী চৰকাৰ পৰা কেনেকুৱা নৰ্থ ইষ্টো ইণ্ডিয়া লগা গ্ৰথ কাৰণে একটা নতুন ইঞ্জিন বনাই কিনা মেইন ষ্ট্ৰীম কৰি আছে ইটো আনি আছে।
একটা ডিষ্টেণ্ট ফ্ৰণ্টিয়াৰ নিচিনা চাই থাকি নৰ্থ ইষ্ট ইণ্ডিয়াটো এতিয়া একটা কামিয়াব শান্তি আৰু পটেঞ্চিয়েল লগা ৰশ্মি একটা হৈছে। যোৱা 11 চনৰ সময়তে নৰেন্দ্ৰ মোদী চৰকাৰ পৰা জাকা খান যোনটো যে হিষ্টৰিকেলি অভাৰলুক কৰিছে ইটো খানতে ধ্যান দিয়াৰ লগত মিলাই কিনে উন্নতি আনিব কাৰণে একটা বদলি আনিবলৈ লগা মাকচাদ খেটাই আছে। 23 মাৰ্চ 2025 দিন নিউ দিল্লীতে ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টাৰ সুমিতে বাদ কৰি কিনে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী পাৰা কৈছে বিকশিত ভাৰত পুঞ্জিব কাৰণে ইষ্টাৰ্ণ ইণ্ডিয়া লগা দৰকাৰী থাকি হিচাপ ওপৰত বাদ জানাইছে।
সাথে বিকশিত ভাৰত কে নিৰ্মাণ কে লিয়ে পূৰ্বী ভাৰত কা বিকশিত হোনা বহুত জৰুৰী হে আৰু নৰ্থ ইষ্ট পূর্বী ভারত কা সবসে অহম অঙ্গ হামারে লিয়ে ইস্ট কা মতলব সিফ এক দিশা নই হামারে লিয়ে ইস্ট কা মতলব হ্যা এম্পাওয়ার এক স্ট্রেন্দন এন্ড ট্রান্সফর্ম পূর্বী ভারত কে লিয়ে ইহি হামারি সরকার কি নীতি হ্যা।
নরেন্দ্র মোদী সরকার পর লুক ইস্ট পলিসি তো এক ইস্টে বদলি কুড়াবি পার করি কিনে ইতিয়া তাই লাগা পলিসি তো এক ফার্স্ট ফর নর্থ ইস্ট আর এক ফার্স্ট ফর নর্থ ইস্ট হয়েছে। 2024-2015 সাল পর লই কিনে মিনিস্ট্রি অফ ডেভেলপমেন্ট অফ নর্থ ইস্ট রিজন লাগা বাজেটারি এলোকেশন তো 2,333 crore rupees পর 2024-2025 5,900 crore rupees দিয়ে 2.5 times পাৰা বঢ়িছে। মোদী চৰকাৰ পৰা আৰু নৰ্থ ইষ্ট জাগাতে ইণ্ডাষ্ট্ৰিয়েল উন্নতি কাৰণে উত্তৰ পূৰ্ব ট্ৰেন্সফৰ্মেটিভ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন স্কীম উন্নতি 2024 কাম কৰি আছে।
স্বাস্থ্য নাৰী সশক্ত পৰিবাৰ অভিযান আৰু পোষণ অভিযান আণ্ডাৰতে জুনিবদ ডিষ্ট্ৰিক্টে ভোগবদ লগা কমিউনিটি হেল্থ চেণ্টাৰতে একটা ব্লক লেভেল মেডিকেল কেম্প বহিছে। ইটো ইভেণ্ট পৰা মাইকী খান লগা তাবিয়ত আৰু ফেমিলি ৱেল বিং ওপৰত ধ্যান দিছে। এডিচনেল ডিপুটি কমিশনাৰ চেয়াৰমেন চাং পাৰা একটা আগে বঢ়িয়া ছচাইটিৰ কাৰণে মাইকী খান লগা তাবিয়াত লগা দৰকাৰী ওপৰত জনাইছে। ডিষ্ট্ৰিক্ট হস্পিটেল জুনেবত পৰা ছাপৰ্ট কৰি কিনা এইটো কেম্পতে গাইনকলজী, ENT আৰু আই কেয়াৰতে স্পেচিয়েলিষ্ট খান, ইটোৰ লগতে ডেণ্টেল ছাৰ্ভিচেছ আৰু এটা জেনেৰেল OPD ইটো খান থাকিছে। 200 পৰা বেছি পেচেণ্টছ খান ফ্ৰী ট্ৰিটমেণ্ট পাইছে আৰু চিফ মিনিষ্টাৰ্ছ হেল্থ ইঞ্চুৰেঞ্চ স্কীম কাৰ্ড খান ইছ্যু কৰিছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী পৰা কৈছে কি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ RSS তো তাই শুরু হওয়া সময় পৰা পেট্রিয়টিজম আর সেবার লগত মিলি কিনা আহিছে। তাই ইয়াত কৰিছে কি পার্টিশন লগা দুখ পা সময় যেতিয়া কৰোৰো পৰিবাৰ খান আলাক আলাক হৈছে, স্বয়ংসেৱক খান পৰা ৰিফিউজিজ খানকে সেৱা কৰিবৰ কাৰণে কমতি ৰিসোর্সেস খান লগতে আগেতে খাড়া কৰিছে। প্রাইম মিনিষ্টার পৰা জনাইছে কি এইটো রিলিফ ওয়ার্ক হে নহয় কিনা দেশ লগা আত্মা সাকত করবলে লগা একটা কাম থাকিছে। নিউ দিল্লীতে যাকালি শ্যাম আর এস এস লগা সেন্টিনারি খুশি মানিয়াতে বাদ করে কিনা প্রাইম মিনিষ্টার পৰা জনাইছে কি যা 100 সাল লগা সাফারতে আর এস এস লগা একটা সবচেয়ে ডর কাম করাতে হলে সোসাইটি লগা আলাগ আলাগ সেকশনসতে সেলফ এওয়ারনেস আর প্রাইড বড়াই দিয়াতো আছে। নেক্সট জেনেশন জি এস টি রিফর্মস আন্ডারতে সরকার পাড়া কনজিউমার্স আর আর্টিসেন্স খানকে ডর আরাম দিয়ে কিনা হ্যান্ডমেড আইটেমস খান ওপর টেক্স নামাই দিছে। কটন আর জুত পাড়া বানা পচুস পার্স আর জুয়েলারি বক্সেস খান নিচিনা হ্যান্ডমেড ব্যাগস খান তো 12% পাড়া 5% কমতি করে দিছে। এই নিচিনা হাত পাড়া বানা শলস নিট করিয়া টপি আর টেক্সটাইল কেপস খান ওপর টেক্স রেসিপি 5% পাড়া নামাই দিছে। আজি পুজোর লাগা নাগামিজ খবর এটা শেষ করে আছে, শুনে থাকিবি আজি সাম 7:10 নাগামিজ খবর আনি দিব।